গুড ইভিনিং, ইটো আকাশবাণী কোহিমা চামলা খবৰ পুৰি আছে কেতু খৌমেৰে পইলা হেডলাইনছ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বৰা 21st চেঞ্চুৰীটো ইণ্ডিয়া আৰু এছিয়ান লগা চেঞ্চুৰী আছে কুইনা ডিক্লেয়াৰ কৰি দিছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুটো স্বাস্থ্য ইণ্ডিয়া বনাবলৈ প্ৰাইভেট হেল্থ কেয়াৰ লগা ৰোল ওপৰ কৈছে। প্ৰাইম মিনিষ্টাৰ মোদীটো কালচাৰেল ইউনিটি, ইণ্ডিজিনিয়াছ ইনিচিয়েটিভ আৰু নেশ্যনেল হেৰিটেজ ওপৰ কথা কৈছে। নাগালেণ্ড হোম ডিপাৰ্টমেণ্ট পৰা অক্টোবৰ 2018 ফেচৰ টাউন কাউঞ্চিল নীতিয়ে ৱাৰ্ড 11 জিফা লগা পলিং ডে টু পেইড হলিডে কুইনা ডিক্লেয়াৰ কৰি দিছে। এতিয়া পুৰা খবৰ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আজি কৈছে কি 21st চেঞ্চুৰীটো হ'লে ইণ্ডিয়া আৰু এছিয়ান লগা চেঞ্চুৰী আছে। এছিয়ান ইণ্ডিয়া সামিট ভাৰ্চুৱেলি পৰা এড্ৰেছ কৰা স্বামে যোনটো মালয়েছিয়াৰ পৰা লৈ আছে, শ্ৰী মোদীটো কৈছে কি ইণ্ডিয়া আৰু এছিয়ান মিলি কিনে দুনিয়া লগা পপুলেশ্যন লগা কোৱাৰ্টাৰটো ৰিপ্ৰেজেণ্ট কৰে। তাই আৰু কৈছে কি ইণ্ডিয়া আৰু এছিয়ান খালি জিঅ'গ্ৰাফি শ্বেয়াৰ নকৰে, হৈলেবি হিষ্টৰিকেল ৰিষ্টা আৰু মিল মিলাপ লগা ভাৱনাতে কনেক্ট কৰিয়ে আছে কৈছে।
21वीं सदी भारत और आसियान की सदी है। मुझे विश्वास है कि आसियान कम्युनिटी विजन 2045 और विकसित भारत 2047 का लक्ष्य पूरी मानवता के लिए एक उज्जवल भविष्य का निर्माण करेगा। आप सभी के साथ भारत कंधे से कंधा मिलाकर इस दिशा में काम करने के लिए प्रतिबद्ध है।
শ্ৰী মোদীটো কৈছে কি নাজানিয়া লগা সময়তে বি ইণ্ডিয়া এছিয়ান কম্প্ৰেহেনচিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপটো উঠিয়াটো দেখি আছে। তাইৰ পৰা আৰু কৈছে কি মজবুত পাৰ্টনাৰশ্বিপ পৰা ভাল ফাউণ্ডেশ্যনটো ওলাই আছে গ্ল'বেল ষ্টেবিলিটি আৰু উন্নতিৰ কাৰণে। প্ৰাইম মিনিষ্টাৰ আৰু কৈছে কি ইণ্ডিয়াটো তাই লগা এছিয়ান ছাতিখন যেতিয়া দুখ পোৱা সময় ঠিক পৰা তাইখন লগত খাৰা কৰি আছে। তাই আৰু কৈছে কি HADR মেৰিটাইম ছিকিউৰিটি আৰু ব্লু ইকনমি লগা কোঅপাৰেশ্যনতে জল্দি উঠি আছে কৈছে। তাইৰ পৰা 2026 এছিয়ান ইণ্ডিয়া ইয়েৰ অফ মেৰিটাইম কোঅপাৰেশ্যনটো ডিক্লেয়াৰ কৰি দিছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুটো আজি কৈছে কি ভাল প্ৰাইভেট ছেক্টৰ হেল্থ কেয়াৰ ইনষ্টিটিউচনটো স্বাস্থ্য আৰু ডেভেলপ ইণ্ডিয়া কৰিবলৈ লগা মঞ্জিলতে মদত দিব। গাজিয়াবাদ ইন্দিপুৰামতে য়াশোদা মেডিচিটি টু খোলা স্বামে প্ৰেচিডেণ্ট পৰা কৈছে কি হেল্থ এণ্ড মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইনষ্টিটিউচন আৰু ছাৰ্ভিচেছ টু দেশ লগা চব জেগাতে উঠি আছে, যোনটো নেশ্যন বিল্ডিং লগা হিচা আছে। তাইৰ পৰা কৈছে কি চৰকাৰৰ পৰা আলাগ চব ষ্টেক হোল্ডাৰ্ছটো ডাঙৰ ৰোল চলাই আছে ইটো লগা কামতে। তাইৰ পৰা চব ষ্টেক হোল্ডাৰ্ছ লগা ৰেছপনচিবিলিটি ওপৰ কৈছে আৰু হেল্থ কেয়াৰ ছাৰ্ভিচেছটো উঠাই দিবলৈ আৰু কোৱালিটি ছাৰ্ভিচেছটো পাবলৈ কৰি কিনা নাগৰিক চবকে জল্দি হেল্থ কেয়াৰ নাপা লগাটো নকৰিবলৈ কৈছে। প্ৰেচিডেণ্ট মুৰ্মু আৰু ছ'চিয়েল ৰেছপনচিবিলিটি ওপৰ কৈছে, তাতে মেডিকেল ৰেছপনচিবিলিটি বি আছে, ইটোৰ পৰা হেল্থ কেয়াৰ ইনষ্টিটিউচনটো প্ৰায়ৰিটি কৰিবলৈ লাগে কৈছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীটো আজি কৈছে কি ছট লগা মহাপাৰ্বটো কালচাৰেল, নেচাৰ আৰু সমাজ লগা ডীপ ইউনিটিটো দেখাই আছে। মন কী বাত আকাশবাণীৰ পৰা দেশ লগ কথা কৰা স্বামে প্ৰাইম মিনিষ্টাৰটো ছট লগা সময়টো চব মানুহকে উইচ কৰি দিছে। বিহাৰ, ঝাৰখণ্ড আৰু পূৰ্বাঞ্চল লগা মানুহখনকে আলাগ কৰি কিনে তাইৰ পৰা কৈছে কি ছট ঘাট লগা সময়টো সমাজ লগা চব মানুহ একেলগ আহি যায়, তাতে পৰা ইণ্ডিয়া লগা ছ'চিয়েল ইউনিটিটো সুন্দৰ কৰে।
छठ का महापर्व संस्कृति, प्रकृति और समाज के बीच की गहरी एकता का प्रतिबिंब है। छठ के घाटों पर समाज का हर वर्ग एक साथ खड़ा होता है। मैं छठी मैया को नमन करता हूँ, सभी देशवासियों को, विशेषकर बिहार, झारखंड और पूर्वांचल के लोगों को छठ महापर्व की शुभकामनाएं देता हूँ।
শ্ৰী মোদীটো দেশ লগা চব মানুহ ইটো ত্যোহাৰ লগা আত্মা পৰা ভৰ্তা আছে কৈছে আৰু স্তুতি, মৰম আৰু ট্ৰেডিশ্যনটো দেখি আছে। শ্ৰী মোদীটো কৈছে কি অপাৰেশ্যন সিন্ধুৰ পৰা চব ইণ্ডিয়ান মানুহকে গাৰ্ভ কৰি দিছে। তাইৰ পৰা কৈছে ইটোবাৰ হ'লে মইচ আটাং পৰা দুখ কৰা জেগাতে বি খুচি লগা দিয়াটো জ্বলি আছে।
ऑपरेशन सिंदूर ने हर भारतीय को गर्व से भर दिया है। इस बार उन इलाकों में भी खुशियां के दीप जलाए गए जहां कभी माओवादी आतंक का अंधेरा छाया रहता था। लोग उस माओवादी आतंक का जड़ से खात्मा चाहते हैं जिसने उनके बच्चों का भविष्य संकट में डाल दिया था।
তাইৰ পৰা কৈছে কি মানুহখনটো মন আছে কি মইচ আটাং খানকে খতম কৰিবলৈ, যোনটো পৰা তাইখন লগা বাচ্চা লগা ভৱিষ্যতটো বিয়া কৰি আছে। তাইটো খুচিটো কৈ দিছে জি এছ টি বাচাত উস্তাফতে মানুহখন মন দিয়াৰ কাৰণে। তাইৰ পৰা খুচি দেখাই আছে কিলে মানে ত্যোহাৰ লগা সময়তে ইণ্ডিজিনিয়াছ সামান বিক্ৰী কৰাটো বেছি উঠি যাৰ কাৰণে।
जीएसटी बचत उत्सव को लेकर भी लोगों में बहुत उत्साह है। इस बार त्योहारों में एक और सुखद बात देखने को मिली, बाजारों में स्वदेशी सामानों की खरीदारी जबरदस्त तरीके से बढ़ी। मैंने अपने पत्र में खाने के तेल में 10% की कमी करने का भी आग्रह किया, इस पर भी लोगों ने बहुत सकारात्मक रुख दिखाया है।
श्री मोदी कुशी की ताई लगा चिट्ठी दे सब मनु के खा लगा तेल दे 10% कम करिबले अनुरोध करिछे, ताते ताई कुशी रेस्पॉन्स टू भाल आहिछे। अपनी खान आकाशवाणी कोहिमा पुरा दिया खबर हुनी आसे, ताजा खबर जल्दी पाव कारणे आमी खान एक्स हैंडल्स AIR न्यूज एलर्ट्स और AIR_ कोहिमा ते फॉलो करिबी। अपनी खान पुरा इतु खबर टू न्यूज ऑन एयर एप और यूट्यूब चैनल AIR न्यूज कोहिमा पुरा हुनिबले पारिबो। वेलकम बैक, अपनी खान साम लगा खबर हुनी आसे। नागालैंड होम डिपार्टमेंट पुरा October 28 ट्यूजडे दिन फेक डिस्ट्रिक्ट लगा फिचर टाउन काउंसिल वार्ड 11 जिफा लगा पोलिंग डे टू पेड हॉलीडे कुरी दिशे सब प्रदेश और सेंट्रल सरकार एम्प्लॉयज कारणे जुन खान इतु वार्ड लगा इलेक्टोरल रोल दे रजिस्टर्ड आसे। एकटा ऑफिशियल नोटिफिकेशन पुरा इतु छुट्टी दु होइले रजिस्टर्ड वोटर्स खान के भाग लबले लगा मंजिल पुरा कुरी आसे और फ्रेंचाइज टू चलाबले प्रोविजन टू होइले एम्प्लॉयज जुन खान वार्ड 11 ते एनरोल कुरी आसे और काम निमित्ते अलग वार्डे थका खान कारणे भी आसे। इतु लगो नेगोशिएबल इंस्ट्रूमेंट एक्ट लगा नीचे पोलिंग डे टू पेड हॉलीडे कोईना डिक्लेयर करिछे बैंक एम्प्लॉयज और नागालैंड लगा फाइनेंशियल इंस्टीट्यूशन खान कारण जुन खान वार्ड इलेक्टर्स डे रजिस्टर्ड आसे। इतु लगत नागालैंड शॉप एस्टेब्लिशमेंट एक्ट सेक्शन 10 नीचे सब दुकान कमर्शियल एस्टेब्लिशमेंट फिचर टाउन काउंसिल नीचे मालिक मेनेज नहले भी जुन खान इलेक्टर्स डे रजिस्टर्ड खान कारण पोलिंग आवर्स डे सब बंद थकबले कैसे वोटिंग ठीक जबले निमित्ते हुई भी नोटिफिकेशन तो जुनाई कि प्रोविजन टू इलेक्टर्स जुन खान एबसेंट खान कारण नुरा खतरा उठाई दी और नुकसान तो एम्प्लयमेंट नही भी काम लगा जगते आ जा। जी एस टी उस्ताफ तो 22nd September किक अफ कर दिशे जीतिया नरेंद्र मोदी लगा सरकार विशि सेक्टर्स दे जी एस टी रेट कम कर दिशे। मई खान लगा रेसपन्डेन्ट पुरा एक रिपोर्ट आनी आसे किनिका पुरा नेक्स्ट जेन जी एस टी रिफर्म पुरा उत्तर प्रदेश लगा इकोनमी ते उठाई आसे।
নতুন জিএসটি রিফর্ম পাড়া উত্তর প্রদেশ লাগা কিষান আর্টিসান ছোট বিজনেস আর লোকাল ইন্ডাস্ট্রিজ খান কে ডাঙর বুস্ট করে দিছে। হ্যান্ডিক্রাফ্ট আর টয় ম্যানুফ্যাকচারিং খান তো ফায়দা তো দেখি আছে। যেটা জিএসটি পাড়া খিলনা আর ছোট ক্রাফ্ট আইটেমস খান 12% পাড়া 5% কম করে দিছে, তাতে পাড়া সামান তো এফোর্ডেবল আর কম্পিটিটিভ করে দিছে। ইতু নিচিনা কামপুর আর আগ্রা লাগা লেদার ইন্ডাস্ট্রিজ তে বেশি ফায়দা দেখি আছে। যেটা লেদার সামান জুন খান 2500 টাকা খান তো জিএসটি লাগা 5% এট্রেক করে আছে। ইতু লগতে wear laga GST reduction to hoile 12% para 5% kuri dise. Itu para MSME ke madad dise faida kuri bole aro artisan laga kam bi stabilize kuri kine aro Firozabad district zone tu para 100,000 upor mazduri aro artisan khan ke pali thakya khan karne bi faida kuri dise. Kile mane glassware aro bangles laga GST to 5% de rakhi dise. Next generation GST reforms para affordability te uthai dise. Job creation te bi aro Uttar Pradesh laga economy te badlav kuri dise. Kulnu akashwani News Kohima.
Nagaland Wushu Association NWA to Department of Youth Resources logo milikina first state level sub junior junior aru senior wushu sanda laga championship to Pelekheje Indoor Stadium Kohima te 28 aru 29 October te host kuribole ase. Inaugural program tu hoile 28 October 10:00 te Kede Chokhamo advisor for CAWS aru Texas and president of NWA pura grace kuribo special guest kurigina itu homoy Pelekheje president of Nagaland Olympic Association and Nagaland Taekwondo Association pura guest of honor kuribo championship to Nagaland laga sob jaga pura athletes khan thakibo sub junior junior aru senior categories sanda discipline de thakigina khobor says de dobara headlines prime minister Narendra Modi pura 21st century to India aru Asian laga সেঞ্চুরি এসে কুইনা ডিক্লেয়ার করেছে। প্রেসিডেন্ট দ্রৌপদী মুর্মু স্বাস্থ্য ইন্ডিয়া বানাবলে প্রাইভেট হেলথ কেয়ার লাগা রোল ওপর কৈছে। প্রাইম মিনিষ্টার মোদী টু কালচারেল ইউনিটি ইন্ডিজিনিয়াস ইনিশিয়েটিভ আর ন্যাশনাল হেরিটেজ ওপর কথা কৈছে। নাগাল্যান্ড হোম ডিপার্টমেন্ট পড়া October 28 ফিচর টাউন কাউন্সিল নিচে ওয়ার্ড 11 জিফা লাগা পোলিং ডে টু পেইড হলিডে কুইনা ডিক্লেয়ার করে দিছে। আজি রাতে লাগা নাগামিজ খবর ইমান তে শেষ হব, শুনি থাকিবি কালি পুজোর 7:25 নাগামিজ খবর আনি দিব। নিখান সবকে ভাল রাতি হবি।